وَإِن كَادُوا لَيَفْتِنُونَكَ عَنِ الَّذِي أَوْحَيْنَا إِلَيْكَ لِتَفْتَرِيَ عَلَيْنَا غَيْرَهُ وَإِذًا لَاتَّخَذُوكَ خَلِيلًا
আৰু আমি তোমাৰ প্ৰতি যি অহি প্ৰেৰণ কৰিছোঁ তাৰ পৰা সিহঁতে তোমাৰ পদস্খলন ঘটোৱাৰ চেষ্টা পৰাই চূড়ান্ত কৰিছিল যাতে তুমি আমাৰ নামত ইয়াৰ বিপৰীতে মিছা ৰটাব পাৰা আৰু তেতিয়া নিঃসন্দেহে সিহঁতে তোমাক বন্ধুৰূপে গ্ৰহণ কৰিলেহেঁতেন।